এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ উজনিৰ বাতৰি পঢ়িছো পুলক গগৈয়ে। ডিমা হাছাও জিলাৰ উমৰাংছোৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 30 জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ 8 জনীয়া দলৰ লগতে নৌসেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় 100 ফুটলৈ বৃদ্ধি পাইছে। ইফালে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে খনি আৰু খনিজ আইন 1957ৰ অধীনত উমৰাংছ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পুনিচ নুনিচা নামৰ এজন লোকক আটক কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকলে 3 কিলোৰ কয়লাখলিত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। আবদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলো ঘটনাস্থলীত উপস্থিত হৈ ভাল খবৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে। ৰাজ্যৰ 11খন জিলাৰ 16,000 চৰকাৰী বিদ্যালয়ৰ 14 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি কালি আৰম্ভ হোৱা এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বৰ্হিমূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত হ'বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্ৰয়াস বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি আমিনগাঁও বেংগলী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাতো 1241খন শিক্ষানুষ্ঠানৰ 70,000ৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। ইয়াৰ বাবে 482গৰাকী বৰ্হিমূল্যায়ক, 130গৰাকী সমন্বয়ক আৰু 1241গৰাকী নডেল শিক্ষক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই আজি 3 জিলা ভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন আঁচনি পৰিদৰ্শন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। যোৱা কিছুদিনত টেলিফোন কৰাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ মোবাইল ফোনলৈ অতি বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় এটা বাৰ্তা প্ৰেৰণৰ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই আজি এই বিজ্ঞাপনটোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত ছাত্ৰ সংগঠনটোৱে এই বিভ্ৰান্তিকৰ বাৰ্তাৰ প্ৰচাৰে ধ্ৰুপদী মৰ্যাদা লাভ কৰা অসমীয়া ভাষাৰ অৱমাননা কৰা বুলি অভিযোগ কৰিছে আৰু অবিলম্বে এই বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰিবলৈ পত্ৰযোগে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছে আজি গুৱাহাটীত প্ৰকাশ কৰা অনুসৰি অসমীয়া ভাষাৰ উচ্চাৰণ আৰু ব্যাকৰণৰ সামান্যতমো ধাৰণা নথকা বৰ্হিৰাজ্যৰ বণিক গোষ্ঠীয়ে দিয়া এনে বাৰ্তা আৰু বিজ্ঞাপন অসমৰ বিভিন্ন টেলিভিছন আৰু বাতৰি কাকতত প্ৰচাৰিত হৈছে। ই অসমবাসীৰ প্ৰতি অপমানজনক বুলি শ্ৰীশৰ্মাই আৰু হানছেই মন্তব্য কৰে আৰু এনে বাৰ্তা আৰু বিজ্ঞাপন অসমীয়া ভাষাৰ সম্যক জ্ঞান থকা স্থানীয় বৃত্তিজীৱীৰ দ্বাৰাহে প্ৰস্তুত কৰা উচিত বুলি পত্ৰখনত মত প্ৰকাশ কৰে। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্ৰস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত সেৱাগুৰি সাধনী উদ্যানত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন কৰা এই ভোগালী মেলাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। এই মেলাত সমষ্টিটোৰ অন্তৰ্গত 20টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। প্ৰতিবছৰে আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম মহিলা গ্ৰামীণ জীৱিকা অভিযানে ৰাজ্যৰ বিভিন্ন স্থানত ভোগালী মেলাৰ আয়োজন কৰি আহিছে। গুৱাহাটী মহানগৰীতো ভোগালী বিহু কাটোৱাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। পাথৰকুৱাৰী ভোগালী বিহু উদযাপন সমিতিয়ে আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰেঙ্গী ক্ৰীড়া খেলপথাৰত বিশেষ আয়োজন কৰিছে। সেই অনুসৰি মেজি, আকৰ্ষণীয় ভেলাঘৰ, ঢেঁকীশাল, গোহালিঘৰ, ভঁৰালঘৰ, নামঘৰ আদি নিৰ্মাণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ কৰ্মী বিতুপন ৰায়দঙীয়াই আজি শিৱসাগৰ জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই উপলক্ষে শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইকে ধৰি ভালেমান দলৰ নেতাকৰ্মী উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566 দিব পাৰে। শ্ৰোতাসকলৰ পৰা লাভ কৰা বাৰ্তাৰ ভিত্তিত অহা 11 জানুৱাৰী শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45